প্ৰিয় শ্ৰোতা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ নতুন অনুষ্ঠান সাৰথিলৈ। প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ ডক্টৰ অনামিকা ৰয় সোৱৰণী ন্যাস আৰু ৰেডিঅ' জ্ঞান তৰংগৰ সহযোগত অনুষ্ঠানটি প্ৰস্তুত কৰা হৈছে।
কৃত্ৰিম বানপানী। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰেই গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত বাৰিষাৰ বতৰত কৃত্ৰিম বান সৃষ্টি হোৱাটো নতুন কথা নহয়। সেইবাবেই ভুক্তভোগীসকলে বাৰিষাৰ আগজাননী পালেই চিন্তিত হৈ পৰে, এইভাবি যে আগন্তুক বৰ্ষত কৃত্ৰিম বানে বা অঞ্চলটোত কি ৰূপ লয়। গুৱাহাটীৰ চিৰপৰিচিত তেনে দুটা অঞ্চল হৈছে অনিল নগৰ আৰু তৰুণ নগৰ। ইয়াৰ উপৰিও আৰু বহু অঞ্চল আছে যিবোৰ অঞ্চলত কম বেছি পৰিমাণে বানপানীৰ সৃষ্টি হয়। তেনে এটি অঞ্চল হৈছে দিছপুৰ লাজগেট অঞ্চলত অৱস্থিত এটি আৱাসিক অঞ্চল হৰিজন কলনী। কৃত্ৰিম বানপানীয়েনো এই অঞ্চলটোৰ আৱাসীসকলক কেনেদৰে অসুবিধা দিয়ে সেই বিষয়ে জানিবলৈ আমি অঞ্চলটোৰ দুগৰাকী ব্যক্তিৰ সৈতে কথা পাতিছিলোঁ। তেওঁলোকেনো কি ক'লে শুনো আহকচোন।
প্ৰিয় শ্ৰোতা, মই বৰ্তমান আহি উপস্থিত হৈছোঁ গুৱাহাটীৰ দিছপুৰৰ লাজগেট অঞ্চলত অৱস্থিত হৰিজন কলনীত, আৰু ইয়াতে মোৰ সৈতে আছে এগৰাকী বাইদেউ। তেওঁলোকৰ এই ঠাইখিনিত যথেষ্ট কৃত্ৰিম বানপানীৰ সমস্যা সৃষ্টি হয়, মানে বাৰিষাৰ বতৰত ইয়াতে কৃত্ৰিম বানপানীৰ এটি সৃষ্টি হয়, সমস্যাৰ সৃষ্টি হয়। গতিকে আমি তেখেতৰ সৈতে দুই এষাৰ জানিবলৈ বিচাৰিছোঁ। বাইদেউ, হৰিজন কলনীত কি কাৰণে কৃত্ৰিম বানপানী হয় বুলি আপুনি ভাবে?
বানপানীটো আপোনাৰ আমি ইয়াতে বহু বছৰ আগৰ পৰাই আছোঁ, কিন্তু 2009 পৰা আমাৰ এই দুটা সেই আপোনাৰ মল বনোৱাৰ পৰা বেছিকৈ হোৱা বুলি মই ভাবোঁ। মানে আমাৰ যিটো নৰ্দমা আমাৰ আগেদি পেলাই গৈছে ফুটপাথটো, তাৰ সেই ফুটপাথটো মানে জাম হৈ যায়। সেই জাম হোৱাৰ ফলত আমাৰ এইখিনি অলপ নামনি ঠাই, সেই পটককৈ পানীখিনি ইফালে সোমাই আহে। মই সেইটোৱে ভাবোঁ, মানে সেই বিল্ডিংটো যেতিয়া মানে সেই দুটা মল যেতিয়াৰ পৰা হৈছে, বিশেষকৈ আমি বানপানীত বেছিকৈ অসুবিধা পাইছোঁ। জাবৰ জোথৰ পৰি থাকে সেই ভিতৰত, নালা পালে প্লাষ্টিক শ্লাষ্টিক সেইবিলাকে আৱৰ্জনা হয়, নালাটো আপোনাৰ জাম হৈ যায়, সেইটোৰ ফলত আমাৰ বানপানীটো বেছিকৈ হয়।
মানে
আপোনাৰ 100-50% কৰে, 50% নকৰে। তেনেকৈ য'ত সুবিধা পায় ৰাস্তাটোৰ কাষতেই মানে জাবৰখিনি পেলাই দিয়ে, অথচ তেখেতসকলেই গোটেই সেই চাফা চাফাও কৰে। সেইটো কৰাৰ পিছতো মানে তেখেতসকলে মানে ডাষ্টবিনটো যে ব্যৱহাৰ কৰিব লাগে তাৰে চাম মানুহখিনিয়ে নকৰে। তাৰমানে
বাইদেউ, এতিয়া আপুনি কৈছে যে আপোনালোকৰ সন্মুখত খুব ধুনীয়াকৈ নালা এটা বনাই আছে চৰকাৰীভাৱে, নহয় জানো? এতিয়া সেই নালাটো যদি সম্পূৰ্ণ হৈ যায়, তেতিয়াহ'লে বানপানীৰ সমস্যা কিছু পৰিমাণে এই অঞ্চলটোত কম হ'ব বুলি ভাবি নেকি?
ভাবিছোঁ এইবাৰতো আমাৰ নালাটো সম্পূৰ্ণ হৈছে, এইবাৰ বানপানীটো যদিহে বাৰিষাটো আহক আহি আছে, যদি ভাবিছোঁ আৰু চাগে আমি সেই অসুবিধাটো নাপাম। এতিয়ালৈকে বৰ্তমান বেছি ডাঙৰ বৰষুণ হোৱাই নাই।
নিশ্চয়। বাইদেউ, আপুনি জনাইছে যে 2009 পৰা, মানে 2009 পৰা আপোনালোকৰ এই অঞ্চলটিত বানপানীৰ এটি সমস্যা আছে, কৃত্ৰিম বানপানী। গতিকে আপুনি জনাওক যে বানপানী হ'লে আপোনালোকে কি কৰে?
বানপানী হ'লে আমাৰ এই সৰু সৰু কোৱাটাৰকেইটা আমি বিছনাৰ ওপৰতে সামগ্ৰীখিনি উঠাই লওঁ, টেবুলৰ ওপৰত গেছ চেছবিলাক উঠাই আমি তেনেকৈয়ে ব্যৱহাৰ কৰোঁ। মানে পানী ইমান বেছিও নহয়, আমাৰ ঘৰখিনি অলপ ওখ, সেইটোকে আমাৰ একাঁঠুলৈকে পানী বেছি হ'লে একাঁঠুলৈকে হয়, হ'লেও আমাৰ ৰন্ধা বঢ়াত অসুবিধা হয়। গা পা ধোৱা বাকী তলৰ বস্তুবিলাক আমাৰ ৰাখিবলৈ আমি ওপৰত বিছনাৰ ওপৰত থওঁ, টেবুল চেবুল ব্যৱহাৰ কৰোঁ, তেনেকৈ চলি আছোঁ আৰু এতিয়ালৈকে।
প্ৰশাসনৰ ফালৰ পৰা সেই সময়খিনিত কিবা সুবিধা আপোনালোকক আগবঢ়োৱা হয় নেকি?
নাই নাই, প্ৰশাসনৰ পৰা সেই সুবিধাটো আমি এতিয়ালৈকে পোৱা নাই, কিন্তু মানে প্ৰশাসনৰ ওচৰতো কি যাম, তেনেকুৱা এটা হেৰি হয়, ইমান বেছি অসুবিধাজনকো হোৱা নাই। এইখিনি আৰু আমি নিজৰ মাজতে চলি যাওঁ আৰু, এজনে এজনক সহায় কৰি পেলাই চলি আছোঁ।
ধন্যবাদ বাইদেউ।
নমস্কাৰ। ধন্যবাদ
বাইদেউ। নমস্কাৰ।
নমস্কাৰ
বাইদেউ। আপোনালোকৰ এই অঞ্চলটিত কৃত্ৰিম বানপানী হয় নেকি?
অঁ, বানপানী হয়।
হয়,
নক'ব আৰু বানপানীৰ কথা, তাৰমানে খুব বেয়া ধৰণে হয়। এই কৃত্ৰিম বানপানী যেতিয়া আহে তেতিয়া মোৰ মানে বিশেষকৈ ল'ৰা ছোৱালী স্কুলত পঠিয়াই মোৰ এটা ডাঙৰ কথা হয়, আৰু ইফালে পাকঘৰৰ ৰন্ধা বঢ়াৰ কথাটো আছে, চিলিণ্ডাৰ ওপৰত উঠাই থ'ব লগা হয়, ফলত মই ৰন্ধা বঢ়া কৰিবও নোৱাৰোঁ। মোৰ ভীষণ অসুবিধা হয় আৰু বানপানীৰ সময়ত, বস্তুবিলাক উঠাই থ'ব লাগে আৰু পানীবিলাক সোনকালে ওলাই নাযায়, তাৰ ফলত আমাৰ বহুত ধৰণৰ বেমাৰ আজাৰো হয়, বহুত সমস্যা আৰু এই কৃত্ৰিম বানপানীৰ কাৰণে।
যথেষ্ট সমস্যা বাইদেউ কি কাৰণে হয় বুলি ভাবে, কৃত্ৰিম বানপানী কি কাৰণে হয় বুলি ভাবে?
কৃত্ৰিম বানপানী মানে আমাৰ এই মানুহৰ ভুলৰ কাৰণে হয়, কাৰণ আমি ধৰক পলিথিনে হওক বা প্লাষ্টিকৰ সামগ্ৰীবিলাক, আমাৰ জাবৰ জোঁথৰ পেলনীয়া সামগ্ৰীবিলাক আমি আমাৰ নিজৰ নলা নৰ্দমাত পেলাওঁ, ফলত নলাবিলাক ব্লক হৈ যায়, পানীটো বৈ যাব নোৱাৰে, সেইকাৰণে আমাৰ কৃত্ৰিম বানপানী হয়। এইটো আমাৰ মানুহৰ ভুল, আমি যেতিয়া মানুহ সচেতন হ'ম তেতিয়া অন্তত অলপ হাত সাৰিব পাৰিম কৃত্ৰিম বানপানীৰ পৰা।
ধন্যবাদ জনাইছো আপোনাক।
ধন্যবাদ।
প্ৰিয় শ্ৰোতা, বাৰিষাৰ অতিৰিক্ত পানীভাগ পিটনি, খাল, বিল, জলাশয়ত জমা হয়। গুৱাহাটী মহানগৰীত জনসংখ্যা বৃদ্ধিৰ লগে লগে আৰ্দ্ৰভূমিৰ বেদখলৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ উপৰি নলা নৰ্দমাবোৰত আৰু গুৱাহাটীৰ মাজেৰে বৈ যোৱা বাহিনী নৈ, ভৰলু নৈত পেলোৱা জাবৰ জোঁথৰকে ধৰি প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীসমূহে পানীৰ পৰিবাহী ক্ষমতা হ্ৰাস কৰিছে। গতিকে জনসাধাৰণো এই ক্ষেত্ৰত সতৰ্ক হোৱা প্ৰয়োজন। সজাগ হওক, নিৰাপদে থাকক। প্ৰিয় শ্ৰোতা, যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কামত অহাকৈ এটি আপাতকালীন টোপোলা বা ইংৰাজীত ইমাৰ্জেঞ্চি কিট ৰখাটো অতিকৈ দৰকাৰী। এতিয়া এই আপাতকালীন টোপোলাটোত নো কি কি সা সামগ্ৰী থাকিব লাগে তাৰে এটি মই আভাস আপোনালোকক দিব বিচাৰিছোঁ। প্ৰথমতে খোৱা পানীৰ বটল, যদি সম্ভৱ হয় প্ৰতিগৰাকী ব্যক্তিৰ বাবে 4 লিটাৰ পানী। কিন্তু এটা কথা মন কৰিব লাগিব যে বটলত থকা পানীখিনি প্ৰতি 3 দিনৰ মূৰে মূৰে যাতে সলনি কৰি থকা হয়। শুকান খাদ্য যেনে বিস্কুট, চিৰা, কোমল চাউল ইত্যাদি লগত ৰাখিবলৈ নাপাহৰিব। এটা ৰেডিঅ', এটা হুইচেল, এটা টৰ্চ লাইট অতিৰিক্ত বেটাৰীৰ সৈতে, টুথব্ৰাছ, টুথপেষ্ট, চাবোন, টয়লেট পেপাৰ ইত্যাদি। প্ৰাথমিক চিকিৎসাৰ বাবে দৰকাৰ হোৱা প্ৰয়োজনীয় সামগ্ৰী যেনে ডেটল, কপাহ ইত্যাদি। পানীয়ে নষ্ট কৰিব নোৱাৰা এটা বাকচ বা বেগত জন্মৰ প্ৰমাণপত্ৰ, পাছপোৰ্ট, মাটি আৰু সম্পত্তিৰ নথিপত্ৰ, জীৱন বীমাৰ কাগজ ইত্যাদি ভৰাই থ'ব। এযোৰ কাপোৰ, কম্বল বা শুবলৈ ব্যৱহাৰ কৰিব পৰা এযোৰ গৰম কাপোৰ লগত ৰাখিব। অন্তত 2টা পানী খোৱা গিলাচ লগত ৰাখিবলৈ নাপাহৰিব। আৰু এই সামগ্ৰীবোৰে আপোনাক সেই আপাতকালীন সময়খিনিত যথেষ্ট সহায় কৰিব। ইয়াৰ লগতে বিশেষভাৱে সক্ষম ব্যক্তিসকলে সাধাৰণতে যিবোৰ সা সৰঞ্জাম ব্যৱহাৰ কৰে সেয়া সহজতে পোৱাকে লগত ৰাখিব, তেওঁসকলৰ সহায়ক হ'ব। ঔষধ, আমাৰ সমাজৰ বিভিন্নজন ব্যক্তি আছে যিসকলে প্ৰতিদিনে ঔষধ সেৱন কৰিব লাগে, তাৰ ভিতৰত উচ্চ ৰক্তচাপ, মধুমেহ ইত্যাদি ৰোগত যিসকল ব্যক্তি আক্ৰান্ত তেওঁসকলে প্ৰতিদিনে ঔষধ গ্ৰহণ কৰিব লাগে। গতিকে তেনে ব্যক্তিসকলে ঔষধবোৰ লগত ৰাখিব লাগে, আপাতকালীন সময়ত সহায় খোৱাকে সংগ্ৰহ কৰিব লাগে। মোবাইল চাৰ্জাৰ এটাও লগত ৰাখিবলৈ নাপাহৰিব। এনেধৰণৰ সা সামগ্ৰীৰে আপুনি আপাতকালীন টোপোলা বা ইমাৰ্জেঞ্চি কিট এটা ৰেডি কৰি সাজু কৰি ৰাখিব পাৰিব। আৰু এনেদৰে আপাতকালীন টোপোলা এটি সাজু কৰি ৰখাটো যথেষ্ট প্ৰয়োজন, কাৰণ প্ৰাকৃতিক দুৰ্যোগ কেতিয়া আহে সেয়া কোনো ক'ব নোৱাৰে, অৰ্থাৎ যিকোনো মুহূৰ্তত প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে। প্ৰিয় শ্ৰোতা, এতিয়া আপোনাক আমি কৃত্ৰিম বানপানী, যিহেতু গুৱাহাটী মহানগৰীত যি বানপানী সৃষ্টি হয় সেয়া আমি কৃত্ৰিম বানপানী বুলিয়ে কওঁ, গতিকে তেনেধৰণৰ বানপানী আগতনো আমি কেনেধৰণে সজাগ হোৱাটো দৰকাৰ সেই বিষয়ে জনাব বিচাৰিছোঁ। বানপানীৰ আগতেই ওখ নিৰাপদ ঠাই নিৰ্বাচন কৰি ৰখাটো অত্যন্ত প্ৰয়োজন। ঘৰৰ ভেটি পানী সোমাব নোৱাৰাকৈ ওখ কৰা, কুঁৱা, দমকল বানপানীৰ আগতেই ওখ কৰি ৰাখিব লাগে। জৰুৰী অৱস্থাত দৰকাৰ হোৱা সা সৰঞ্জাম সাজু কৰি ৰখা, বালি ভৰ্তি বস্তাও মজুত কৰা। বানপানীৰ সময়তনো আমি কি কৰিব লাগে সেই বিষয়ে দুআষাৰ জনাব বিচাৰিছোঁ। বানপানীৰ সময়ত বৈদ্যুতিক সংযোগ আৰু গেছৰ ৰেগুলেটৰ বন্ধ কৰি দিব। ঘৰত পানী সোমালে ঘৰত তলা মাৰি ওখ নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। ভয় নাখাব আৰু উৰা বাতৰিত গুৰুত্ব নিদিব। লগত এটা ৰেডিঅ' ৰাখিব লাগে আৰু সেই সময়ত প্ৰচাৰিত বা বাতৰিবোৰ শুনিব লাগে। অশ্ৰোতা পানীৰ মাজেৰে খোজ নাকাঢ়িব। পানীৰ গভীৰতা জুখিবলৈ লগত এডাল লাঠি ৰখাটো দৰকাৰ। যদি আপুনি বাহন চলাই আছে তেন্তে বাহনখন আপুনি নিৰাপদ স্থানত ৰখাই দিয়ক। ট্ৰান্সফৰ্মাৰ, বৈদ্যুতিক খুঁটা, বৈদ্যুতিক তাঁৰৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰক। ড্ৰেইন আৰু মেনহলৰ পৰা সাৱধানে থাকিব। বানপানীৰ পাছত ল'ব লগা ব্যৱস্থা সম্পৰ্কে এইবাৰ শ্ৰোতাসকলক জনাব বিচাৰিছোঁ। প্ৰশাসনে নিৰ্দেশ নিদিয়া পৰ্যন্ত বানপানী হোৱা ঠাইত নাযাব। বানপানীৰ পাছত ঘৰৰ চৌদিশৰ লগতে কুঁৱাত ব্লিচিং পাউডাৰ ছটিয়াই দিব। পানী উতলাই ঠাণ্ডা কৰিহে খাব। খোৱা বস্তু ঢাকি ৰাখিব। বাচন বৰ্তন ভালদৰে ধুইহে ব্যৱহাৰ কৰিব। খোৱাৰ আগতে আৰু শৌচ কৰাৰ পাছত চাবোনেৰে ভালদৰে হাত ধুব। ঘৰৰ পেলনীয়া জাবৰ জোঁথৰ নিৰ্দিষ্ট ঠাইত অথবা ডাষ্টবিনত পেলাব। গ্ৰহণী, মেলেৰিয়া বা আন ৰোগ দেখা দিলে ওচৰৰ স্বাস্থ্যকেন্দ্ৰৰ লগত যোগাযোগ কৰিব। নলা নৰ্দমা পৰিষ্কাৰ কৰি ৰাখিব।
প্ৰিয় শ্ৰোতা, গুৱাহাটীৰ কৃত্ৰিম বানপানী সন্দৰ্ভত আমি কথা পাতিছিলোঁ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প প্ৰবন্ধক মুক্তাৰাম ডেকাৰ সৈতে।
কৃত্ৰিম বানপানী হোৱাৰ কাৰণ কেইবাটাও আছে, আমাৰ গুৱাহাটী মহানগৰতেই হওক বা অন্যান্য চহৰ বা নগৰবিলাকতেই হওক। বিশেষ কৰি কিছুমান প্ৰাকৃতিক কাৰণ আছে আৰু কিছুমান এনেকুৱা কাৰণ আছে যিবিলাকৰ কাৰণে হয়তো আমিও কিছুমান তাত অৱদান আগবঢ়াইছোঁ, যাৰ কাৰণে বানপানীবিলাক সঘনাই বা বেছিকৈ হোৱাটো পৰিলক্ষিত হয়। যদি আমি প্ৰাকৃতিক কাৰণখিনি চাবলৈ যাওঁ তেতিয়া আমি বৰষুণৰ প্ৰকাৰটো আমি মন কৰিবলগীয়া হৈছে আজিকালি, যে আগৰ নিচিনাকৈ যেনেকৈ বহুদিন ধৰি পেলাই এটা সামান্য গতিত বৰষুণ হৈছিলে তাতকৈ আজিকালি দেখা যায় বহুত কম সময়ৰ ভিতৰতে বহুত ডাঙৰ বৰষুণ এজাক আহে। গতিকে সেইখিনি সময়তে তেনেকুৱা প্ৰচুৰ বৰষুণ কম সময়ৰ ভিতৰত হ'লে কি হয়, গোটেই পানীবিলাক নামনি অঞ্চললৈ একে সময়তে বাগৰি আহে আৰু আনফালে ইমানখিনি পানী বহন কৰিব পৰা ক্ষমতা আমাৰ নলা নৰ্দমা বা জান জুৰিবিলাকৰ নাই। কিছু ক্ষেত্ৰত আমি ৰাইজো জগৰীয়া, যেনে ধৰক পলিথিনৰ ব্যৱহাৰ বা প্লাষ্টিকৰ ব্যৱহাৰ বা জাবৰ জোঁথৰ এইবিলাক গোটেইবিলাক আমি নি পেলাই ড্ৰেইন এইবিলাকত আমি পেলাওঁ বা বৰষুণৰ পানীৰ লগতো গৈ পেলাই এইবিলাক বন্ধ হৈ যায়, যাৰ কাৰণে পানী নিষ্কাশন হ'ব পৰা পৰিস্থিতিটো ব্যাহত হয়। তাৰ ফলতে দেখা যায় যে ভালেখিনি সময়ত প্ৰতিজাক বৰষুণৰ সময়তে গুৱাহাটীত আমি বানপানী প্ৰত্যক্ষ কৰিছোঁ বা আমি বানপানীত ক্ষতিগ্ৰস্ত হৈছোঁ। এইখিনিত আৰু কিছুমান বস্তু চাবলগীয়া আছে যে পৰ্যাপ্ত যিখিনি নলা নৰ্দমাৰ প্ৰয়োজন আৰু নলাবিলাক কেনেকুৱা ঠাইৰ পৰা ক'ত গৈ পৰিছে তাৰ সংযোগ ব্যৱস্থাটো, এইবিলাকতো অলপ কিছু বিজুতি আছে। আমাৰ এতিয়ালৈকে গুৱাহাটীত ওৱান ড্ৰেইন ছিষ্টেমটো হৈ উঠাগৈ নাই। কিছুমান এনেকুৱা ড্ৰেইনো আমি দেখা পাওঁ বা নলা নৰ্দমা দেখা পাওঁ যিবিলাকৰ হয়তো কোনোবা এটা ঠাইতটো আৰম্ভণি হৈছে কিন্তু সেইটো গৈ পেলাই কোনো মেইন ড্ৰেইন এটাত বা মূল নলা এটাত গৈ লগ লগা নাই। ফলত কি হয়, পানীটো আহে ঠিকেই কিন্তু সি যাবগৈ নোৱাৰে। তাৰ উপৰিও আমি চহৰখনৰ যিধৰণৰ, গুৱাহাটী মহানগৰখনৰ যিধৰণৰ এক্সপানশ্যন হৈছে বা যিধৰণৰ বিস্তৃতি হৈছে, উন্নতি হৈছে, চাৰিওফালে আমি বিল্ডিং, ইনফ্ৰাষ্ট্ৰাকচাৰ, স্কুল, কলেজ গোটেইবিলাক এইবিলাক আমি এতিয়া বসতি স্থান হৈ পৰিছে। গতিকে মানুহ যিমানেই বাঢ়ি গৈ আছে চহৰখনত, চহৰখনৰো এটা ভাৰসাম্যতাৰ কথা আছে বা চহৰখনৰো এটা বহন ক্ষমতাৰ কথা আছে। গতিকে ইমানখিনি মানুহৰ, ইমান ডাঙৰ এটা পপুলেশ্যনৰ যিটো বোজা বা আমি ব্যৱহাৰ কৰা সামগ্ৰীবিলাক বা ৱেষ্টবিলাক লাহে লাহে বাঢ়ি গৈ আছে। গতিকে সেই প্ৰাকৃতিকভাৱে এই যে বৰষুণৰ তাৰতম্যটো হৈছে, কম সময়ত খুব ডাঙৰ বৰষুণ হোৱা, লগত পাহাৰ আদি অঞ্চলৰ পৰা বোকা, শিল বালি এইবিলাকো আহি পৰে, লগে লগে আমাৰ নলা নৰ্দমাবিলাক পুতি যায় বা পোত খাই যায় আৰু ফলত আমাৰ নলা নৰ্দমাবিলাকৰ বহন ক্ষমতাটো কমি আহে। আনফালে যদি চাওঁ আমি ডাঙৰ ডাঙৰ যিবিলাক আমাৰ জলাশয় আদি আছে সেইবিলাক আমি যদি প্ৰাচীন অৱস্থাৰ পৰা চাওঁ, আমি ৰেকৰ্ড মতে কৈছোঁ যে দেখা যায় যে ভালেখিনি তেনেকুৱা জলাশয় আদি যিবিলাক আমি ৱেটলেণ্ড বুলি কওঁ এইবিলাকো লাহে লাহে বিল, খাল এইবিলাক লাহে লাহে নোহোৱা হৈ আহিছে, হয় কোনো ধৰণৰ এনক্ৰোচমেণ্ট হৈছে বা পুতি পেলোৱা হৈছে, আৱৰ্জনা আদি দি ভৰ্তি কৰি দিয়া হৈছে। এইবিলাক কাৰণতে পানীৰ যিটো বহন ক্ষমতা, জলাশয়, নৰ্দমা ইত্যাদি এইবিলাক কমি গৈছে। আনহাতে বৰষুণৰ পৰিমাণটো তাৰতম্য হোৱাৰ কাৰণে মুখ্যতঃ আমি এইখিনি কাৰণতে গুৱাহাটীত বানপানীৰ সন্মুখীন হ'ব লগা হয়। এইটো এটা নেচাৰেল কণ্ডিশ্যন যদিও বানপানীটো, গুৱাহাটীৰ কৃত্ৰিম বানপানীটো একেষাৰতে প্ৰাকৃতিক বুলি আমি ক'ব নোৱাৰোঁ। মই আগতেও ক'লোঁ যে ভালেখিনি সময়ত আমাৰ নিজৰো তাত অৱদান আছে মানুহবিলাকৰ, বা আমাৰ যিধৰণে উন্নয়ন হ'ব লাগিছিলে, এটা ৰেগুলেটেড ডেভেলপমেণ্ট বা এটা এটা চিটিখনৰ কাৰণে প্ৰয়োজনীয় ভাৱত যি এটা প্লেনড উইথ, মানে এটা পৰিকল্পিতভাৱে ডেভেলপ হ'ব লাগিছিল, সেইটো হৈ উঠাগৈ নাই, সেইবিলাকতো আছে। তাৰোপৰি বানপানী হ'লে সেইবুলি আমি এনেইতো বহি থাকিলে নহ'ব। চ' যিখিনি অঞ্চলত বিশেষভাৱে কৃত্ৰিম বানপানী যথেষ্ট ক্ষতি কৰে বা দেখা যায়, তাত ৰাইজ অলপ সাৱধান বা সজাগ হ'ব লাগিব, হোৱাটো ভাল, নহ'লে ক্ষয়ক্ষতিৰ পৰিমাণটো বাঢ়িব। সেইখিনি কৰিব যাওঁতে আমি প্ৰতিবাৰতে দেখা পাওঁ যে কেতিয়াবা কৃত্ৰিম বানপানীৰ সময়তে ভূমিস্খলন হয়, মানুহ মৃত্যুমুখত পৰা দেখা যায়, ঘৰ বাৰী গৃহহাৰা হ'ব লগাও হৈছে, বা কেতিয়াবা ইলেক্ট্ৰিকেশ্যন হৈ পেলাই, যেনেকৈ ইনভাৰ্টাৰ এটা গ্ৰাউণ্ড ফ্ল'ৰত বা লো মানে এৰিয়াত আছে, কিন্তু হঠাৎ পানী উঠি গ'ল, তাৰপিছত হয়তো ছুইচটো দিব যাওঁতে বা সেইটো খুলি আনিবলৈ যাওঁতে মানুহ এক্সিডেণ্ট হোৱাও আমি দেখা পাওঁ, সেইবিলাক ঘটনা আছে। চ' তেওঁলোকৰ যিবিলাক বাসিন্দাৰ ঘৰ দুৱাৰ অলপ বেছি চাপৰ বা তেওঁলোকৰ ঘৰত পানী সোমায়, তেওঁলোকে নিজৰ মূল্যৱান বস্তুবিলাক ভালদৰে আগতীয়াকৈ তেওঁলোকে এনেকুৱা ব্যৱস্থাত ৰাখিব লাগে বা ওখ স্থানত ৰাখিব লাগে যাতে নষ্ট হ'ব নোৱাৰে। বহুত মূল্যৱান বস্তু থাকিব পাৰে, কাগজ আদি, মাটিৰ দলিলখন হ'ব পাৰে বা এল আই চিৰ কাগজখনেই হওক, তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰয়োজনীয় বস্তুবিলাক যাতে পানীত ক্ষতিগ্ৰস্ত নহয় তাৰ কাৰণে তেওঁলোকে আগতীয়া ব্যৱস্থা ল'ব পাৰে। ইলেক্ট্ৰিকেশ্যন যাতে নহয় বা আপোনাৰ বিজুলীৰ এইটো সংযোগৰ কাৰণে যাতে কোনো ধৰণৰ এক্সিডেণ্ট নহয় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু যদি সম্ভৱ হয় উপায়টো নাই, ৰাস্তাৰোটো লাহে লাহে প্ৰত্যেকবাৰতে দেখা যায় আমাৰ ৰাস্তাবিলাক যেতিয়া ৰিপেয়াৰ কৰে মেৰামতিৰ সময়ত তাৰ কিছু ইঞ্চি আকৌ ওখ কৰি দিয়া হয়, আৰু এটা সময়ত গৈ পেলাই আমাৰ আগতে বনাই থোৱা ঘৰবিলাক কি হয়, ৰাস্তাতকৈ আৰু বেছি তললৈ হৈ যায়। চ' যদি সম্ভৱ হয় আমি ঘৰবিলাকো অলপ সেই হিচাপে চাই পেলাই কিমান হায়েষ্ট লেভেলত ক্লিনটো কৰিব লাগে এইটো চাব লাগে। তাৰোপৰি পানী হোৱাৰ সময়ত বা পানী হৈ থকাত যিহেতু দেখা নাযায়, গোটেই গেলা পানী, ৰঙা পানী হৈ থাকে, চ' কোনটো ড্ৰেইনৰ ওপৰত কাভাৰ আছে দেখা নাযায়, ক'ৰবাত যদি গাঁত এটাও আছে আমি দেখা নাপাওঁ, ক'ৰবাত ইলেক্ট্ৰিকেল ৱায়াৰ এডালো পৰি থাকিব পাৰে, এইবিলাক কথা আছে। চ' নেদেখাকৈ আমি যেনেকৈ তেনেকৈ পাৰ হ'বলৈ যোৱাটো উচিত নহয়, তেওঁলোকে সেইটো বস্তু অলপ সাৱধান হোৱা ভাল। আৰু কেতিয়াবা এনেকুৱা হয় হঠাতেই ৰাতিটোৰ ভিতৰতে পানী সোমাই যায় ঘৰত, গতিকে জৰুৰীকালীনভাৱে তেওঁলোকে এটলিষ্ট একদিনমানৰ কাৰণে চলিব পৰাকৈ তেওঁলোকৰ প্ৰয়োজনীয় বস্তু, খাদ্য সামগ্ৰী, পানী ইত্যাদি, বা কেণ্ডেলডাল হওক, তেনেকুৱা জৰুৰী বস্তুখিনি সযতনাই থওঁ। চবেই জানে এইখিনি কথা, তথাপি কৈছোঁ ইয়াৰ বাহিৰে মানে কি সেইখিনি সময়ত এইখিনি বস্তুৱে সহায় কৰে। চ' তেওঁলোকে তেনেকুৱা ব্যৱস্থা লোৱা উচিত। আৰু ৰাজহুৱাভাৱে আমি সকলোৱে আচলতে তেনেকুৱা আৱৰ্জনা নিষ্কাশনৰ যিটো ব্যৱস্থা সেইটো ভালদৰে কৰিব লাগে, য'তে ত'তে পেলাব নালাগে। নিজৰ ঘৰটো বনাওঁতেও ফ্লাড লেভেলটো চাই বনাব লাগে, বা আমাৰ যাতে পানী আমাৰ নিষ্কাশনৰ ব্যৱস্থাটো থাকে, ড্ৰেইন এটা থাকে, সেইটো চাব লাগিব। তাৰ উপৰিও দেখা যায় যে আমাৰ চাৰিওফালে কেৱল বোকা প্লাষ্টাৰ এইবিলাক কৰি থোৱা আছে, যে যিমান বৰষুণ হ'লেও গোটেইখিনি পানী আল্টিমেটলি গৈ পেলাই ড্ৰেইন হৈ পেলাই ব্ৰহ্মপুত্ৰলৈ নগ'লে উপায় নাই। জলাশয়বিলাক মই আগতে কৈছোঁ কমি আহিছে, লাহে লাহে বহন ক্ষমতা কমিছে। যদি আমি ৰাস্তা ঘাট বনাওঁতে বা নিজৰ বাউণ্ডেৰীৰ ঠাইখিনিতে পানী, বৰষুণৰ পানী যাতে অলপ হ'লেও আমাৰ ভূতললৈ যাব পাৰে তেনেকুৱা ব্যৱস্থা থাকে, সেইবিলাকো মন কৰিবলগীয়া কথা। লং টাৰ্মত এইখিনি বস্তু যথেষ্ট কামত দিব, সেইখিনি বস্তুৱেই আচলতে তেওঁলোকে চোৱাটো প্ৰয়োজন বুলি মই ভাবোঁ।
অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ডক্টৰ অৰূপজ্যোতি চৌধুৰীৰ, সম্পাদনা বিতু দাসৰ, অনুষ্ঠানটিৰ আঁত ধৰিলে কথাবন্ধু শ্বৰীফুজ্জামানে, কাৰিকৰী দিশত সহায় কৰিলে হেমপ্ৰকাশ মাউত আৰু ৰাজেশ শৰ্মাই, ডক্টৰ অংকুৰণ দত্ত আৰু গীতালী কাকতিৰ ওচৰত আমি বিশেষভাৱে কৃতজ্ঞ।